এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ ঘাইপথত জৰুৰীকালীন অৱস্থাত বিমান উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা অৱতৰণ ক্ষেত্ৰ মুকলি কৰে। তেওঁ লগতে Su-30 ৰাফেল তেজছ যুঁজাৰু বিমানৰ লগতে হাৰ্কিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানৰ অৱতৰণ আৰু উৰণ কৌশল প্ৰত্যক্ষ কৰে। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ অৱতৰণ ক্ষেত্ৰ উত্তৰ পূবৰ প্ৰথমখন জৰুৰীকালীন ক্ষেত্ৰ। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। ইয়াৰ পাছত গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰে। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। এই উপলক্ষে লাচিত ঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰে আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ 5ম ডাটা চেণ্টাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰাত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰকাশ কৰে। দলৰ বুথ বিজয় সংকল্প সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 11 বছৰত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কংগ্ৰেছৰ শাসনকালত অঞ্চলটোৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটো সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে অসমক হিংসাৰ দিশে ঠেলি দিয়া বুলি আৰু তেওঁলোকৰ শাসনকালত অঞ্চলটোত অস্থিৰতা সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ তোলে। শ্ৰীমোদীয়ে কয় যে যোৱা 11 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 550,000 কোটিৰো অধিক টকা আবণ্টন কৰা হৈছে। তেওঁ কয় যে 2026-27 বিত্তীয় বৰ্ষত কৰ হস্তান্তৰৰ অংশ হিচাপে অভিলেখ পৰিমাণৰ 49,725 কোটি টকা আছুতীয়াকৈ ৰখা হৈছে। তেওঁ লগতে অসমত নদী পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা হ'ব বুলি মন্তব্য কৰে। বুথ বিজয় সংকল্প সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয় যে এসময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অশান্ত অঞ্চল হিচাপে জনাজাত আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ যুটীয়া প্ৰচেষ্টাত অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হৈছে।
এইখন অসম এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লগতে অশান্ত অঞ্চল হিচাপে জনাজাত আছিল, কিন্তু এই অসমত পূৰ্বতে কংগ্ৰেছৰ শাসনকালত মানুহ আহিবলৈ ভয় খাইছিল। কংগ্ৰেছৰ নিকৃষ্ট সস্তীয়া ৰাজনীতি আৰু বিভাজন নীতিৰ যোগেদি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি অসমখন সম্পূৰ্ণৰূপে দুৰ্বল কৰি ৰাখিছিল। অবৈধ বিদেশীক তেখেতসকলে নিৰাপত্তা দিবৰ বাবে 1983 চনৰ 20 অক্টোবৰ তাৰিখে IMDT আইন তেখেতসকলে বলপূৰ্বকভাৱে অসমত জাপি দিছিল। লক্ষ্য আছিল অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰা। মহামান্য উচ্চতম ন্যায়ালয়ে IMDT আইনখনক অসাংবিধানিক ঘোষণা কৰি বাতিল কৰাৰ ফলত বৈধ ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত।
সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অহাবাৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব আৰু 5 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আঁচনি লাভ কৰিব। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ তলেৰে পথ আৰু ৰেল চলাচলৰ সুবিধাযুক্ত দ্বৈত সুৰংগ নিৰ্মাণ প্ৰকল্পত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰকল্পৰ বাবে 18,662 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। মুঠ প্ৰকল্পৰ দৈৰ্ঘ্য হ'ব 37.7 কিলোমিটাৰ। ইয়াৰ ভিতৰত 15.79 কিলোমিটাৰ পথ ব্ৰহ্মপুত্ৰ নদীৰ তলত থাকিব। উল্লেখযোগ্য যে এয়া হ'ব দেশৰ প্ৰথমটো পানীৰ তলৰ পথ আৰু ৰেলৰ সুৰংগ। এই প্ৰকল্পৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহো উপকৃত হ'ব। তদুপৰি ইয়াৰ ফলত যাত্ৰীৰ পৰিবহণ ব্যয় আৰু সময়ো ৰাহি হ'ব। এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ বৃদ্ধি পোৱাৰ উপৰি অঞ্চলটোৰ সামগ্ৰিক বিকাশো ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।